سبحان الذي أسرى بعبده ليلا من المسجد الحرام إلى المسجد الأقصى الذي باركنا حوله لنريه من آياتنا إنه هو السميع البصير.
পবিত্র মহিমাময় তেওঁ যিজনে তেওঁৰ বান্দাক ৰাতিৰ ভিতৰতে ভ্ৰমণ কৰাইছে মছজিদুল হাৰামৰ পৰা মছজিদুল আকছালৈ, যাৰ কেওফালে আমি বৰকত প্ৰদান কৰিছোঁ যাতে আমি তেওঁক আমাৰ নিদৰ্শনসমূহ দেখুৱাব পাৰোঁ। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা।
وآتينا موسى الكتاب وجعلناه هدى لبني إسرائيل ألا تتخذوا من دوني وكيلا.
আৰু আমি মুছাক কিতাপ প্ৰদান কৰিছিলোঁ আৰু সেইখনক আমি বনি ইছৰাইলৰ বাবে পথ নিৰ্দেশক কৰি দিছিলোঁ যাতে তোমালোকে মোৰ বাহিৰে আন কাকো কৰ্ম বিধায়ক ৰূপে গ্ৰহণ নকৰা।
ذرية من حملنا مع نوح إنه كان عبدا شكورا.
তোমালোকে হৈছা তেওঁলোকৰ বংশধৰ যিসকলক আমি নুহৰ সৈতে নাৱত আৰোহণ কৰাইছিলোঁ। নিশ্চয় তেওঁ আছিল পৰম কৃতজ্ঞ বান্দা।
وقضينا إلى بني إسرائيل في الكتاب لتفسدن في الأرض مرتين ولتعلن علوا كبيرا.
আৰু আমি তাওৰাতত বনি ইছৰাইলক জনাই দিছিলোঁ যে নিশ্চয় তোমালোকে পৃথিৱীত দুবাৰকৈ বিপৰ্যয় সৃষ্টি কৰিবা আৰু তোমালোকে অতিশয় অহংকাৰী স্ফীত হবা।
فإذا جاء وعد أولاهما بعثنا عليكم عبادا لنا أولي بأس شديد فجاسوا خلال الديار وكان وعدا مفعولا.
তাৰ পিছত এই দুটাৰ প্ৰথমটোৰ নিৰ্ধাৰিত সময় যেতিয়া উপস্থিত হ'ল তেতিয়া তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি আমাৰ অত্যন্ত শক্তিশালী বান্দাসকলক প্ৰেৰণ কৰিছিলোঁ, ফলত তেওঁলোকে ঘৰে ঘৰে প্ৰৱেশ কৰি ধ্বংসযজ্ঞ চলাইছিল। এইটো আছিল এনেকুৱা প্ৰতিশ্ৰুতি যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল।
ثم رددنا لكم الكرة عليهم وأمددناكم بأموال وبنين وجعلناكم أكثر نفيرا.
তাৰ পিছত আমি তোমালোকক আকৌ সিহঁতৰ ওপৰত প্ৰতিষ্ঠিত কৰিলোঁ, তোমালোকক ধন আৰু সন্তান সন্ততিৰ দ্বাৰা সহায় কৰিলোঁ আৰু তোমালোকক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিলোঁ।
إن أحسنتم أحسنتم لأنفسكم وإن أسأتم فلها فإذا جاء وعد الآخرة ليسوءوا وجوهكم وليدخلوا المسجد كما دخلوه أول مرة وليتبروا ما علوا تتبيرا.
যদি তোমালোকে সৎকৰ্ম কৰা তেন্তে সেয়া তোমালোকৰ নিজৰে উপকাৰ হ'ব আৰু যদি বেয়া কৰ্ম কৰা তেন্তে সেয়া তোমালোকৰে অপকাৰ হ'ব। তাৰ পাছত পৰৱৰ্তী নিৰ্ধাৰিত সময়টো উপস্থিত হোৱাত মই মোৰ বান্দাসকলক প্ৰেৰণ কৰিলোঁ তোমালোকৰ মুখমণ্ডলক কালিমাচ্ছন্ন কৰাৰ বাবে। প্ৰথমবাৰ সিহঁতে যেনেকৈ মছজিদত প্ৰৱেশ কৰিছিল আকৌ তেনেকৈ তাত প্ৰৱেশ কৰাৰ বাবে আৰু সিহঁতৰ কৰ্তৃত্বত যি আছিল তাক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ বাবে।
আছা ৰব্বুকুম আন ইৰহামাকুম ওয়া ইন উদতুম উদনা ওয়া জাআলনা জাহান্নামা লিল কাফিরিনা হাসীরা।
সম্ভৱত তোমালোকৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি দয়া কৰিব, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ আচৰণৰ পুনৰাবৃত্তি কৰা তেন্তে আমিও আমাৰ শাস্তিৰ পুনৰাবৃত্তি কৰিম, লগতে জাহান্নামক আমি কাফিৰসকলৰ বাবে কাৰাগাৰ কৰি ৰাখিছোঁ।
ইন হাযাল কুৰআন ইয়াহদি লিল্লাতি হিয়া আকৱাম ওয়া ইউবাশশিরুল মুমিনিনা আল্লাযিনা ইয়ামালুনাস সালিহাতি আন্না লাহুম আজরান কাবীরা।
নিশ্চয় এই কুৰআনে হিদায়ত কৰে সেই পথৰ পিনে যিটো পথ সৰল সুদৃঢ় আৰু সৎকৰ্ম পৰায়ণ মুমিনসকলক সুসংবাদ দিয়ে যে তেওঁলোকৰ বাবে আছে মহা
পুৰস্কাৰ।
আৰু যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে আমি সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছো যন্ত্ৰণাদায়ক শাস্তি।
ويدعو الإنسان بالشر دعاءه بالخير وكان الإنسان عجولا
আৰু মানুহে কল্যাণ কামনাৰ দৰে অকল্যাণ কামনা কৰে। দৰাচলতে মানুহ প্ৰকৃতিগতভাৱেই বৰ বেছি শীঘ্ৰতা প্ৰিয়।
وجعلنا الليل والنهار آيتين فمحونا آية الليل وجعلنا آية النهار مبصرة لتبتغوا فضلا من ربكم ولتعلموا عدد السنين والحساب وكل شيء فصلناه تفصيلا।
আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছো, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছো আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছো, যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা। আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছো।
আৰু
আমি প্ৰত্যেক মানুহৰে কৃতকৰ্ম তাৰ ডিঙিত আঁৰি থৈছো আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ যিখন সি উন্মুক্ত অৱস্থাত পাব।
ইকৰা কিতাবাকা কাফা বিনফসিকা আলয়ুমা আলাইকা হাসিবা।
তাকৱা হ'ব, তুমি তোমাৰ কিতাপ পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ নিকাচৰ বাবে যথেষ্ট।
মান ইহতাদা ফাইন্নামা ইহতাদি লিনফসিহি ওয়ামান দাল্লা ফাইন্নামা ইয়াদিল্লু আলাইহা ولا تزر وازرة وزر أخرى وما كنا معذبين حتى نبعث رسولا।
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মংগলৰ বাবেই সৎপথ অৱলম্বন কৰে, আৰু যিয়ে পথভ্ৰষ্ট হয় নিশ্চয় সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। কোনো বহনকাৰীয়ে আনৰ পাপ কৰ্মৰ বোজা বহন নকৰিব। আৰু আমি ৰাসূল প্ৰেৰণ নকৰাকৈ শাস্তি প্ৰদান নকৰোঁ।
وَإِذَا أَرَدْنَا أَن نُهْلِكَ قَرْيَةً أَمَرْنَا مُتْرَفِيهَا فَفَسَقُوا فِيهَا فَحَقَّ عَلَيْهَا الْقَوْلُ فَدَمَّرْنَاهَا تَدْمِيرًا।
আৰু যেতিয়া আমি কোনো জনপদ ধ্বংস কৰিব বিচাৰোঁ তেতিয়া সেই ঠাইৰ সমৃদ্ধশালী ব্যক্তিসকলক সৎকৰ্মৰ আদেশ কৰোঁ, কিন্তু সিহঁতে তাত অসৎকৰ্ম কৰে। তাৰপিছত সেই ঠাইৰ প্ৰতি দণ্ডাজ্ঞা ন্যায়সংগত হৈ যায় আৰু আমি সেই ঠাইক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিওঁ।
ৱাকাম আহলাকনা মিনাল কুৰুনি মিন বাদি নূহ ৱাকাফা বিৰাব্বিকা বিযুনুবি ইবাদিহি খাবীৰান বাসীৰা।
আৰু নূহৰ পিছত আমি বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ, তোমাৰ প্ৰতিপালকেই তেওঁৰ বান্দাসকলৰ পাপ কৰ্মৰ সংবাদ ৰাখিবলৈ আৰু পৰ্যবেক্ষণৰ বাবে যথেষ্ট।
মান কানা ইউৰিদু আল-আজিলা তাআজ্জালনা লাহু ফীহা মা নাশাউ লিমান নুরিদু সুম্মা জাআলনা লাহু জাহান্নামা ইয়াসলাহা ثُمَّ جَعَلْنَا لَهُ جَهَنَّمَ يَصْلَاهَا مَذْمُومًا مَدْحُورًا।
কোনোবাই আকৌ সুবিধা কামনা কৰিলে আমি যাক ইচ্ছা কৰোঁ ইয়াতেই ততালিকে দি দিওঁ, তাৰপিছত তাৰ বাবে জাহান্নাম নিৰ্ধাৰিত কৰোঁ, তাত সি লাঞ্ছিত আৰু অনুগ্ৰহৰ পৰা বঞ্চিত হৈ প্ৰৱেশ কৰিব।
ومن أراد الآخرة وسعى لها سعيها وهو مؤمن فأولئك كان سعيهم مشكورا।
আনহাতে যিসকলে মুমিন হৈ আখিৰাত কামনা কৰে আৰু তাৰ বাবে যথাযথ চেষ্টা কৰে তেওঁলোকৰ প্ৰচেষ্টা পুৰস্কাৰযোগ্য। তোমাৰ প্ৰতিপালকৰ দানৰ পৰা আমি ইহঁতৰ আৰু সিহঁতৰ অৰ্থাৎ পাৰ্থিৱ জীৱন কামনাকাৰী আৰু আখিৰাত কামনাকাৰী প্ৰত্যেককে সহায় কৰোঁ, আৰু তোমাৰ প্ৰতিপালকৰ দান অবাৰিত অৰ্থাৎ কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে।
انظر كيف فضلنا بعضهم على بعض وللآخرة أكبر درجات وأكبر تفضيلا
سوا আমি কেনেকৈ সিহঁতৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো। নিশ্চয় আখিৰাত হৈছে মৰ্যাদাৰ ক্ষেত্ৰত আটাইতকৈ মহৎ আৰু শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰতো বৃহত্তৰ।
لا تجعل مع الله إلها آخر فتقعد مذموما مخذولا
الله لغت أن كن উপাস্য সাব্যস্ত নকৰিব এনে করিলে তুমি নিন্দিত আৰু লাঞ্ছিত হৈ বহি পৰিবা।
وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما
আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ মাতৃৰ সৈতে সৎ ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়ে যদি তোমাৰ জীৱনকালত বৃদ্ধা অৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক কুফ শব্দও নকৰিবা আৰু তেওঁলোকক কেতিয়াও ধমক নিদিবা। তেওঁলোকৰ লগত সন্মানসূচক নম্ৰভাৱে কথা কবা।
واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا
আৰু তেওঁলোকৰ প্ৰতি মায়া মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰিবা আৰু এই বুলি দোৱা কৰি কোৱা, হে মোৰ প্ৰতিপালক, তেওঁলোকৰ প্ৰতি দয়া কৰা যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল।
ربكم أعلم بما في نفوسكم إن تكونوا صالحين فإنه كان للأوابين غفورا
তোমালোকৰ অন্তৰত যি আছে সেয়া তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে। যদি তোমালোক সৎকৰ্ম পৰায়ণ হোৱা তেন্তে জানি থোৱা নিশ্চয় তেওঁ সেইসকল লোকৰ প্ৰতি অতি ক্ষমাশীল যিসকল সদায় আল্লাহ অভিমুখী।
وَآتِ ذَا الْقُرْبَى حَقَّهُ وَالْمِسْكِينَ وَابْنَ السَّبِيلِ وَلَا تُبَذِّرْ تَبْذِيرًا
اور আত্মীয় স্বজনক খেয়ত প্রাপ্য প্রদান করা লগতে অভাবগ্রস্ত আর মুসাফির সকলকে দান করা আর কেতিয়াও অপব্যয় নকৰিবা।
إِنَّ الْمُبَذِّرِينَ كَانُوا إِخْوَانَ الشَّيَاطِينِ وَكَانَ الشَّيْطَانُ لِرَبِّهِ كَفُورًا
নিশ্চয় অপব্যয়কাৰীসকল হৈছে শয়তানৰ ভাই আৰু শয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ।
وَإِمَّا تُعْرِضَنَّ عَنْهُمُ ابْتِغَاءَ رَحْمَةٍ مِّن رَّبِّكَ تَرْجُوهَا فَقُل لَّهُمْ قَوْلًا مَّيْسُورًا
আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয় তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা কবা।
ৱালা তাজআল ইয়াদাকা মাগলুলাতান ইলা উনুকিকা ৱালা তাবসুতহা কুল্লাল বাসতি ফাতাকউদা মালুমান মাহসুরা
আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা অৰ্থাৎ কৃপণ নহবা আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা অৰ্থাৎ অপচয় নকৰিবা। এনে কৰিলে তুমি নিন্দনীয় নিঃসহ হৈ বহি পৰিবা।
إن ربك يبسط الرزق لمن يشاء ويقدر ইন্নাহু কানা বিইবাদিহি খাবীরান বাসীরা।
নিশ্চয় তোমার প্রতিপালকে যা ইচ্ছা করে তার জীবিকা বৃদ্ধি করে দিয়ে আর যা ইচ্ছা করে সীমিত করে দিয়ে। নিশ্চয় তেও নিজ বান্দা সকলের বিষয়ে সম্যক প্রজ্ঞাত সর্বদ্রষ্টা।
ওয়ালা তাকতুলু আওলাদাকুম খাশিয়াতা ইমলাকিন নাহনু নারযুকুহুম ওয়া ইয়্যাকুম ইন্না কতলাহুম কানা খিতআন কাবীরা।
অভাব অনটনের ভয়ত তোমালকে নিজের সন্তানসকলক হত্যা নকরিবা, আমিয়েই সিহঁতক জীবিকা দিওঁ আর তোমালোককো। নিশ্চয় সিহঁতক হত্যা করাটো হৈছে মহাপাপ।
ওয়ালা তাকরাবুজ জিনা ইন্নাহু কানা ফাহিশাতান ওয়া সাআ সাবীলা।
আর তোমালকে বেবিচারর ওচৰলৈকো নাযাবা, নিশ্চয় সেয়া হৈছে অশ্লীল আর নিকৃষ্ট আচরণ।
ولا تقتلوا النفس التي حرم الله الا بالحق ومن قتل مظلوما فقد جعلنا لوليه سلطانا فلا يسرف في القتل انه كان منصورا।
আর আল্লাহ যা হত্যা করিবলৈ নিষিদ্ধ কৰিছে যথার্থ কারণ অবিহনে তোমালোকে তাক হত্যা নকৰিবা, আৰু কোনোবাই অন্যায়ভাৱে নিহত হলে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ, কিন্তু হত্যা সম্পৰ্কে সি যেন সীমা লংঘন নকৰে নিশ্চয় সি সাহায্য প্ৰাপ্ত হ'ব।
ওয়ালা তাকৰবু মালাল ইয়াতীমি ইল্লা বিল্লাতি হিয়া আহসানু হাত্তা ইয়াবলুগা আশুদ্দাহ ওয়া আউফু বিল আহদি ইন্নাল আহদা কানা মাসউলা।
আৰু ইয়াতিম শিশু প্ৰাপ্তবয়স্ক নোহোৱালৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহবা, আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা, নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ'ব।
ওয়া আউফুল কাইলা ইযা কিলতুম ওয়া জিনু বিল কিসতাসিল মুস্তাকিম যালিকা খায়রু ওয়া আহসানু তাউইলা।
আৰু ওজন কৰি দিয়াৰ সময়ত পূৰ্ণ মাত্ৰাত ওজন কৰি দিবা আৰু ওজন কৰিবা সঠিক তোলাচলি, এইটোৱে হৈছে উত্তম আৰু পৰিণামত উৎকৃষ্ট।
ওয়ালা তাকফু মা লাইসা লাকা বিহি ইলম ইন্নাস সামআ ওয়াল বসরা ওয়াল ফুআদা কুল্লু উলাইকা কানা আনহু মাসউলা।
আর যি বিষয়ে তোমার কোনো জ্ঞান নাই তার অনুসরণ নকৰিবা, নিশ্চয় কাণ চকু আৰু হৃদয় এই প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ'ব।
ওয়ালা তামশি ফিল আরদি মারহান ইন্নাকা লান তাখরিকাল আরদ ওয়া লান তাবলুগাল জিবাল তুলা।
আৰু পৃথিৱীত ফুটনি মাৰি নুফুৰিবা, নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠক বিদীৰ্ণ কৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বত সমান উচ্চতা লাভ কৰিব নোৱাৰিবা।
كل ذلك كان سيئه عند ربك مكروها।
এই সকলোবোৰ হৈছে বেয়া কৰ্ম, তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয়।
ذلك مما اوحى اليك ربك من الحكمه ولا تجعل مع الله إلها آخر فتلقى في جهنم ملوما مدحورا।
তোমাৰ প্ৰতিপালকে ওহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰে অন্তৰ্ভুক্ত, আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা, অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হবা।
أَفَأَصْفَاكُمْ رَبُّكُمْ بِالْبَنِينَ وَاتَّخَذَ مِنَ الْمَلَائِكَةِ إِنَاثًا إِنَّكُمْ لَتَقُولُونَ قَوْلًا عَظِيمًا।
কি আচৰিত, তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফৰিষ্টাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে নেকি? নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ আছা।
ولقد صرفنا في هذا القرآن ليذكروا وما يزيدهم إلا نفورا।
নিশ্চয় আমি এই কোরআনত বহু বিষয় বারে বারে বিবৃত করেছো যাতে সিহঁতে উপদেশ গ্রহণ করে, কিন্তু সিহঁতৰ বিমুখতাহে বৃদ্ধি পায়।
قل لو كان معه آلهة كما يقولون إذا لابتغوا إلى ذي العرش سبيلا
كوا যদি তেওঁৰ লগত আন কোনো ইলাহ থাকিলহেঁতেন যিদৰে সিহঁতে দাবী কৰি কয় তেন্তে সেইবোৰেও আৰস অধিপতিৰ নৈকট্য লাভৰ উপায় অৱলম্বন কৰি ফুৰিলেহেঁতেন
সুবহানাহু ওয়া তাআলা আম্মা ইয়াকুলুনা উলুওয়ান কাবীরা
তেওঁ পবিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু ঊৰ্ধ
تسبح له السماوات السبع والأرض ومن فيهن وإن من شيء إلا يسبح بحمده وإن من شيء إلا يسبح بحمده ولكن لا تفقهون تسبيحهم إنه كان حليما غفورا
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি যি আছে সেই সকলো তেওঁৰ এই পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পবিত্ৰতা আৰু মহিমা ঘোষণা নকৰে কিন্তু সিহঁতৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা নিশ্চয় তেওঁ সহনশীল ক্ষমাপ্ৰয়ণ
وَإِذَا قَرَأْتَ الْقُرْآنَ جَعَلْنَا بَيْنَكَ وَبَيْنَ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ حِجَابًا مَسْتُورًا
আর তুমি যেতিয়া কোরআন পাঠ করা তেতিয়া আমি তোমার আর সেই সকল লোকর মাজত যিসকলে আখিরাতের প্রতি ইমান পোষণ নকরে একটা অদৃশ্য পর্দা আঁড়ি দিউ
وَجَعَلْنَا عَلَى قُلُوبِهِمْ أَكِنَّةً أَن يَفْقَهُوهُ وَفِي آذَانِهِمْ وَقْرًا وَإِذَا ذَكَرْتَ رَبَّكَ فِي الْقُرْآنِ وَحْدَهُ وَلَّوْا عَلَى أَدْبَارِهِمْ نُفُورًا
أرى أمي خيانتر أنترر وبرد عبرون ركي ديسو جاتي خيانتر خيان بزيبو نواري আৰু সিহঁতৰ কাণত দিছো বধিৰতা সেয়ে যেতিয়া তুমি কোৰাণৰ পৰা উল্লেখ কৰা যে তোমাৰ প্ৰতিপালক কেৱল এজন তেতিয়া সিহঁতে পিঠি দেখুৱাই আঁতৰি
যায়
যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণ পাতি শুনে তেতিয়া সিহঁতে কিয় কাণ পাতি শুনে সেই কথা আমি ভালদৰেই জানো আৰু এইটোও জানো যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত জালিমসকলে কয় নিশ্চয় তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা
انظر كيف ضربوا لك الأمثال فضلوا فلا يستطيعون سبيلا
চোৱা সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে ফলত সিহঁতে পথভ্ৰষ্ট হৈছে গতিকে সিহঁত সৎপথ পাবলৈ সক্ষম
নহয়
আৰু সিহঁতে কয় আমি যেতিয়া অস্তিত পৰিণত হ'ম আৰু চূৰ্ণ বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ'ব নেকি
قل كونوا حجارة أو حديدا
كوا যদি তোমালোকে খিল বা লু হৈ যোৱা
أو خلقا مما يكبر في صدوركم فسيقولون من يعيدنا قل الذي فطركم أول مرة فَسَيُنْغِضُونَ إِلَيْكَ رُؤُوسَهُمْ وَيَقُولُونَ مَتَى هُوَ قُلْ عَسَىٰ أَن يَكُونَ قَرِيبًا
অথবা এনে কোনো সৃষ্টিত পৰিণত হোৱা যিটো তোমালোকৰ ধাৰণাত বৰ কঠিন বুলি ভবা তথাপিও তোমালোকক পুনৰুত্থিত কৰা হ'ব ইয়াৰ পিছতো সিহঁতে ক'ব কোনে আমাক পুনৰুত্থিত কৰিব কোৱা তেমাই কৰিব যিজনে প্ৰথমবাৰ তোমালোকক সৃষ্টি কৰিছিল তেতিয়া সিহঁতে মূৰ জোকাৰি সুধিব সেইটোনো কেতিয়া হ'ব কোৱা সম্ভৱতঃ সেয়া অতি শীঘ্ৰেই হ'ব
يَوْمَ يَدْعُوكُمْ فَتَسْتَجِيبُونَ بِحَمْدِهِ وَتَظُنُّونَ إِن لَّبِثْتُمْ إِلَّا قَلِيلًا
যিদিনা তেওঁ তোমালোকক আহ্বান কৰিব আৰু তোমালোকে তেওঁৰ প্ৰশংসাৰ সৈতে তেওঁৰ আহ্বানত সঁহাৰি দিবা লগতে তোমালোকে ধাৰণা কৰিবা যে তোমালোকে তাত অতি কম সময়হে অবস্থান কৰিছিলা।
وَقُلْ لِعِبَادِي يَقُولُوا الَّتِي هِيَ أَحْسَنُ إِنَّ الشَّيْطَانَ يَنزَغُ بَيْنَهُمْ إِنَّ الشَّيْطَانَ كَانَ لِلْإِنسَانِ عَدُوًّا مُبِينًا
আর মোর বান্দা সকল কুয়া তেওঁলোকে যেন এনেকুৱা কথা কয় যেটো উত্তম, নিশ্চয় শয়তানে তেওঁলোকৰ মাজত বিৰোধ সৃষ্টি কৰে, নিশ্চয় শয়তান হৈছে মানুহৰ প্ৰকাশ্য শত্ৰু।
ربكم اعلم بكم ان يشاء يرحمكم او ان يشاء يعذبكم وما ارسلناك عليهم وكيلا
তোমালোকৰ প্ৰতিপালক তোমালোকৰ বিষয়ে অধিক অৱগত, তেওঁ ইচ্ছা কৰিলে তোমালোকৰ প্ৰতি দয়া কৰিব পাৰে অথবা ইচ্ছা কৰিলে তোমালোকক শাস্তিও দিব পাৰে। আৰু হে নবী, আমি তোমাক সিহঁতৰ ওপৰত কৰ্ম বিধায়ক কৰি পঠোৱা নাই।
وَرَبُّكَ أَعْلَمُ بِمَن فِي السَّمَاوَاتِ وَالْأَرْضِ وَلَقَدْ فَضَّلْنَا بَعْضَ النَّبِيِّينَ عَلَى بَعْضٍ وَآتَيْنَا دَاوُودَ زَبُورًا
আকাশ মণ্ডল আৰু পৃথিৱীত যিসকল আছে সিহঁতৰ বিষয়েও তোমাৰ প্ৰতিপালক অধিক অৱগত, নিশ্চয় আমি নবীসকলৰ মাজৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছোঁ আৰু দাউদক প্ৰদান কৰিছিলোঁ জাবুৰ।
উলিদউ আল্লাযীনা জাআমতুম মিন দূনিহি ফালা ইয়ামলিকুনা কাশফা আদ-দুররি আনকুম ওয়ালা তাহউইলা
কুয়া, তোমালোকে আল্লাহৰ বাহিৰে জীৱৰক উপাস্য বুলি ধাৰণা কৰা সিহঁতক মাতাচোন, তেতিয়াহে গম পাবা তোমালোকৰ দুখ দৈন্য দূৰ কৰাৰ বা পৰিৱৰ্তন কৰাৰ ক্ষমতা সিহঁতৰ নাই।
أولئك الذين يدعون يبتغون إلى ربهم الوسيلة أيهم أقرب ويرجون رحمته ويخافون عذابه إن عذاب ربك كان محذورا
كيوت زيبورك أهمان كوري كيوت نزي كيوتر پتبالكور نيكوت طلابور اوپاي خندان كوري زي সিহঁতৰ মাজত কোন কিমান তেওঁৰ নিকটৱৰ্তী হ'ব পাৰে, আৰু সিহঁতে তেওঁৰ দয়া প্ৰত্যাশা কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে, নিশ্চয় তোমাৰ প্ৰতিপালকৰ শাস্তি অতি ভয়াৱহ।
وَإِن مِّن قَرْيَةٍ إِلَّا نَحْنُ مُهْلِكُوهَا قَبْلَ يَوْمِ الْقِيَامَةِ أَوْ مُعَذِّبُوهَا عَذَابًا شَدِيدًا كَانَ ذَلِكَ فِي الْكِتَابِ مَسْطُورًا
আৰু এনে কোনো জনবসতি নাই যাক আমি কিয়ামতৰ পূৰ্বে ধ্বংস নকৰিম অথবা যাক আমি কঠোৰ শাস্তি প্ৰদান নকৰিম, ইয়াতো কিতাপত লিপিবদ্ধ আছে।
ৱামা মানআনা আন নুৰসিল বিল আয়াতি ইল্লা আন কাযযাব বিহাল আউৱালুন وآتينا ثمود الناقة مبصرة فظلموا بها وما نرسل بالآيات إلا تخويفا
আৰু আমি নিদৰ্শন প্ৰেৰণ নকৰাৰ কেৱল এইটোৱে কাৰণ যে সিহঁতৰ পূৰ্ববৰ্তীসকলে ইয়াক অস্বীকাৰ কৰিছিল। আমি শিক্ষামূলক নিদৰ্শন স্বৰূপে ছামুদ জাতিক কোট প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইটোৰ প্ৰতি অত্যাচাৰ কৰিছিল। আমি কেৱল ভয় দেখুৱাৰ কাৰণেহে নিদৰ্শন প্ৰেৰণ কৰোঁ।
وَإِذْ قُلْنَا لَكَ إِنَّ رَبَّكَ أَحَاطَ بِالنَّاسِ وَمَا جَعَلْنَا الرُّؤْيَا الَّتِي أَرَيْنَاكَ إِلَّا فِتْنَةً لِلنَّاسِ وَالشَّجَرَةَ الْمَلْعُونَةَ فِي الْقُرْآنِ وَنُخَوِّفُهُمْ فَمَا يَزِيدُهُمْ إِلَّا طُغْيَانًا كَبِيرًا
আৰু স্মৰণ কৰা যেতিয়া আমি তোমাক কৈছিলোঁ যে নিশ্চয় তোমাৰ প্ৰতিপালকে মানুহক পৰিৱেষ্টন কৰি আছে, আমি যি দৃশ্য তোমাক দেখুৱাইছোঁ সেইটো আৰু কোৰাণত উল্লেখিত অভিশপ্ত গছটো কেৱল মানুহৰ পৰীক্ষাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ। আমি সিহঁতক ভয় দেখুৱাওঁ কিন্তু ই সিহঁতৰ ঘোৰ অবাধ্যতাহে বৃদ্ধি কৰে।
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا ইবলিস ক্বাল আসজুদু লিমান খলাকত তিনা।
আরো স্মরণ করা, যেতে আমি ফিরিস্তা সকলক কইছিল আদমক সাজদা করা, তেতে ইবলিসর বাহিরে সকলোয়ে সাজদা করেছিল। সি কইছিল, মই এক সাজদা করিম নে যাক তুমি বোকা মাটিরে সৃষ্টি করিছা।
قال أرأيتك هذا الذي كرمت علي لئن أخرتني إلى يوم القيامة لأحتنكن ذريته إلا قليلا.
কি আরো কইছিল, সোয়াসুন এইজন যাক তুমি মোর উপরত মর্যাদা প্রদান করিছা, কিয়ামতের দিবস লৈকে যদি তুমি মোক অবকাশ দিয়া তেনেহলে শপথ করি কইছো মই কিছু সংখ্যকর বাহিরে ইয়ার গোটেই বংশধরক নিশ্চয় মোর কর্তৃত্বাধীন করে পেলাম।
قال اذهب فمن تبعك منهم فإن جهنم جزاؤكم جزاء موفورا.
আল্লাহে কলে, যোৱা এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ'ব তোমালোক সকলোৰে প্ৰতিদান।
واستفزز من استطعت منهم بصوتك واجلب عليهم بخيلك ورجلك وشاركهم في الاموال والاولاد وعدهم وما يعدهم الشيطان الا غرورا.
আর তোমার কণ্ঠরে সিহঁতর মাজর যাকে পারা পদস্খলিত করা গৈ তোমার আশারোহী আর পদাতিক বাহিনীর দ্বারা সিহঁতক আক্রমণ করা আর সিহঁতর ধন সম্পদ লগতে সন্তান সন্ততিক অংশীদার হওয়া গই আর সিহঁতক প্রতিশ্রুতি দিয়া অবশ্যই শয়তানের চলনের বাহিরে সিহঁতক কোনো প্রতিশ্রুতিয়ে নিদিয়ে।
ইন্না ইবাদি লাইসা লাকা আলাইহিম সুলতান ওয়া কাফা বিরাব্বিকা ওয়াকিলা।
নিশ্চয় মোর বান্দাসকলের উপর তোমার কোনো ক্ষমতা নাই, কর্ম বিধায়ক হিসাবে তোমার প্রতিপালকই যথেষ্ট।
ربكم الذي يسجي لكم الفلك في البحر لتبتغوا من فضله انه كان بكم رحيما.
তুমি তোমালোকর প্রতিপালক যিজনে তোমালোকর ভাবে সাগরত নৌযান পরিচালিত করায় যাতে তোমালোকে তেওর অনুগ্রহ সন্ধান করিব পারা, নিশ্চয় তেও তোমালোকর প্রতি পরম দয়ালু।
وَإِذَا مَسَّكُمُ الضُّرُّ فِي الْبَحْرِ ضَلَّ مَن تَدْعُونَ إِلَّا إِيَّاهُ فَلَمَّا نَجَّاكُمْ إِلَى الْبَرِّ أَعْرَضْتُمْ وَكَانَ الْإِنسَانُ كَفُورًا.
আৰু যেতিয়া তোমালোকক সাগৰত বিপদে স্পৰ্শ কৰে তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা সেইবোৰ সেই সময়ত তোমালোকৰ মনৰ পৰা উধাও হৈ যায়। এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা, প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।
أفأمنتم أن يخسف بكم جانب البر أو يرسل عليكم حاصبا ثم لا تجدوا لكم وكيلا.
তোমালোকে এই বিষয়ে নিশ্চিন্ত আছা নেকি যে তেওঁ তোমালোকক স্থলৰ কোনো অঞ্চলতেই ভূগৰ্ভস্থ নকৰিব অথবা তোমালোকৰ ওপৰত খিলাবৰ্ষণকাৰী প্ৰবল ধুমুহা নপঠাব? তেতিয়া কিন্তু তোমালোকে নিজৰ বাবে কোনো কৰ্মবিধায়ক বিচাৰি নাপাবা।
أم أمنتم أن يعيدكم فيه تارة أخرى فيرسل عليكم قاصفا من الريح فيغرقكم بما كفرتم ثم لا تجدوا لكم علينا به تبيعا.
অথবা তোমালোকে এই বিষয়ত নিশ্চিন্ত হৈছা নেকি যে তেওঁ তোমালোকক দ্বিতীয়বাৰ সাগৰলৈ লৈ নাযাব আৰু তোমালোকৰ বিৰুদ্ধে প্ৰচণ্ড ধুমুহা প্ৰেৰণ নকৰিব আৰু তোমালোকৰ কুফুৰি কৰাৰ বাবে তোমালোকক তেওঁ ডুবাই নামাৰিব, তারপিছত কিন্তু তোমালোকে আমার বিরুদ্ধে কোনো সহায়কারী বিচারি নাপাবা।
ওয়ালাকাদ কাররামনা বানি আদম ওয়া হামালনাহুম ফিল বাররি ওয়াল বাহরি ওয়া রযাকনাহুম মিনাত তাইয়্যিবাতি ওয়া ফাদদালনাহুম আলা কাসীরিম মিম্মান খলাকনা তাফদীলা।
নিশ্চয় আমি আদম সন্তানক মর্যাদা প্রদান করেছি আমি এই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছোঁ আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছোঁ আৰু আমাৰ সৃষ্টিৰ বহুতৰ ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছোঁ।
يَوْمَ نَدْعُو كُلَّ أُنَاسٍ بِإِمَامِهِمْ فَمَنْ أُوتِيَ كِتَابَهُ بِيَمِينِهِ فَأُولَئِكَ يَقْرَؤُونَ كِتَابَهُمْ وَلَا يُظْلَمُونَ فَتِيلًا
اسمرن کرا خیدی بکتو جدن آمی پتے کھم پردہ کھیوں تر امام خواہ احبان کریم تار پیسا جیہا کلا کھیوں تر کون حدرت عمل نما دیا ہوا کھیوں تر نیزر عمل نما پڑھی با আৰু সিহঁতৰ ওপৰত খেজুৰৰ গুটিৰ ওপৰত থকা মিহি সূতা পৰিমাণো অন্যায় কৰা নহ'ব।
ৱামান কানা ফি হাযিহি আ'মা ফাহুৱা ফিল আখিৰাতি আ'মা ৱা আদাল্লু সাবীলা
আৰু যিজন ইয়াত অন্ধ সি আখিৰাতত অন্ধ তথা আটাইতকৈ বেছি পথভ্ৰষ্ট।
وَإِن كَادُوا لَيَفْتِنُونَكَ عَنِ الَّذِي أَوْحَيْنَا إِلَيْكَ لِتَفْتَرِيَ عَلَيْنَا غَيْرَهُ وَإِذًا لَّاتَّخَذُوكَ خَلِيلًا
আৰু আমি তোমাৰ প্ৰতি যি অহি প্ৰেৰণ কৰিছো তাৰ সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা পৰা চূড়ান্ত কৰিছিল যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটাব পাৰা আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধুৰূপে গ্ৰহণ কৰিলেহেঁতেন।
আৰু
আমি তোমাক অবিচলিত নাৰাখিলে তুমি নিশ্চয় সিহঁতৰ ফালে কিঞ্চিত হ'লেও ঢাল খালাহেঁতেন।
إِذًا لَّأَذَقْنَاكَ ضِعْفَ الْحَيَاةِ وَضِعْفَ الْمَمَاتِ ثُمَّ لَا تَجِدُ لَكَ عَلَيْنَا نَصِيرًا
যদি এনে করিলা হেতেন তেন্তে নিশ্চয় আমি তোমাক এই জীবনত দ্বিগুণ আর পরকালত দ্বিগুণ শাস্তির খোয়াত দিলো হেতেন তেতিয়া তুমি আমার বিরুদ্ধে তোমার ভাবে কোনো সহায়কারীও না পালা হেতেন।
وَإِن كَادُوا لَيَسْتَفِزُّونَكَ مِنَ الْأَرْضِ لِيُخْرِجُوكَ مِنْهَا وَإِذًا لَّا يَلْبَثُونَ خِلَافَكَ إِلَّا قَلِيلًا
আৰু সিহঁতে তোমাক দেখৰ পৰা উৎখাত কৰিবলৈ প্ৰায় চূড়ান্ত চেষ্টা কৰিছিল যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে এনে কৰিলে সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।
سُنَّةَ مَنْ قَدْ أَرْسَلْنَا قَبْلَكَ مِنْ رُسُلِنَا وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِيلًا
আমার রাসূল হকলর মাজর পড়া তোমার পূর্বে যে হকলক প্রেরণ করেছিল তেওঁলোকৰ ক্ষেত্র তো আছিল এইটোৱেই নিয়ম আৰু তুমি আমার নিয়মৰ কোনো পৰিৱৰ্তন না পাবা।
أقم الصلاة لدلوك الشمس إلى غسق الليل وقرآن الفجر إن قرآن الفجر كان مشهودا
خج ঢালখোয়ার পিছর পড়া রাতির ঘন অন্ধকার পর্যন্ত সালাত কায়েম করা আর ফজরের সালাত আদায় করা নিশ্চয় ফজরের সালাত হইছে ফেরেশতা সকলের উপস্থিতির সময়।
ومن الليل فتهجد به نافلة لك عسى أن يبعثك ربك مقاما محمودا
আর রাতের কিছু অংশত কোরআনের দ্বারা তাহাজ্জুদ আদায় করা এইটো হইছে তোমার ভাবে একটা অতিরিক্ত কর্তব্য আশা করা যায় তোমার প্রতিপালকে তোমাক প্রতিষ্ঠিত করিব প্রশংসিত স্থান।
وَقُلْ رَبِّ أَدْخِلْنِي مُدْخَلَ صِدْقٍ وَأَخْرِجْنِي مُخْرَجَ صِدْقٍ وَاجْعَلْ لِي مِن لَّدُنكَ سُلْطَانًا نَّصِيرًا
আৰু কোৱা হে মোৰ প্ৰতিপালক তুমি মোক সত্যতাৰ সৈতে প্ৰৱেশ কৰোৱা আৰু মোক বাহিৰ কৰা সত্যতাৰ সৈতে আৰু তোমাৰ ফালৰ পৰা মোক দান কৰা সাহায্যকাৰী শক্তি।
وَقُلْ جَاءَ الْحَقُّ وَزَهَقَ الْبَاطِلُ إِنَّ الْبَاطِلَ كَانَ زَهُوقًا
আৰু কোৱা সত্য আহি পাইছে আৰু বাতিল বিলুপ্ত হৈছে নিশ্চয় বাতিল বিলুপ্ত হ'বলগীয়াই আছিল।
وَنُنَزِّلُ مِنَ الْقُرْآنِ مَا هُوَ شِفَاءٌ وَرَحْمَةٌ لِّلْمُؤْمِنِينَ وَلَا يَزِيدُ الظَّالِمِينَ إِلَّا خَسَارًا
আৰু আমি কোরআন অবতীর্ণ কৰো যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত কিন্তু ই জালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে। আৰু যেতিয়া আমি মানুহৰ প্ৰতি অনুগ্ৰহ কৰোঁ তেতিয়া সি মুখ ঘূৰাই লয় আৰু আঁতৰ হৈ যায়, কিন্তু যেতিয়া তাক অনিষ্ট স্পৰ্শ কৰে তেতিয়া সি একেবাৰে হতাশ হৈ পৰে।
قل كل يعمل على شاكلته فربكم اعلم بمن هو اهدى سبيلا
كوا প্রত্যেকই নিজ নিজ প্রকৃতি অনুযায়ী কাম করে, নিশ্চয় তোমার প্রতিপালকহে অধিক অবগত যে কোন সর্বাধিক নির্ভুল পথত পরিচালিত।
ويسالونك عن الروح قل الروح من امر ربي وما اوتيتم من العلم الا قليلا
আর কিয়তে তোমাক রূহ সম্পর্কে প্রশ্ন করে, কোয়া রূহ হইছে মূল প্রতিপালকৰ আদেশ বিশেষ আর তোমালোকক অতি সামান্য জ্ঞান হে দিয়া হইছে।
ولئن شئنا لنذهبن بالذي اوحينا اليك ثم لا تجد لك به علينا وكيلا
আর আমি ইচ্ছা করিলে তোমার প্রতি যে ওহি করিছো তাক নিশ্চয় প্রত্যাহার করিব পারিল হেতেন, তার পিছত এই বিষয়ে তুমি আমার বিরুদ্ধে কোনো কর্মবিধায়ক না পালা হেতেন।
إلا رحمة من ربك إن فضله كان عليك كبيرا
কিন্তু এ প্রত্যাহার নকরাটো হইছে তোমার প্রতিপালকৰ দয়া, নিশ্চয় তোমার প্রতি আছে তেওঁ মহা অনুগ্রহ।
قل إن اجتمعت الإنس والجن على بمثل هذا القرآن لا يأتون بمثله ولو كان بعضهم لبعض ظهيرا
كوا যদি এই কোরআনৰ অনুৰূপ কোনো কোরআন আনিবলৈ মানুহ আৰু জিন সমবেত হয় তথাপিও ইয়াৰ অনুৰূপ আনিব নোৱাৰিব যদিও সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে।
وَلَقَدْ صَرَّفْنَا لِلنَّاسِ فِي هَذَا الْقُرْآنِ مِنْ كُلِّ مَثَلٍ فَأَبَى أَكْثَرُ النَّاسِ إِلَّا كُفُورًا
আৰু নিশ্চয় আমি এই কোরআনত মানুহৰ বাবে বিভিন্ন উপমা বিশদভাৱে বৰ্ণনা কৰিছো, কিন্তু অধিকাংশ মানুহে কুফৰি নকৰাকৈ ক্ষান্ত হোৱা নাই।
وَقَالُوا لَن نُؤْمِنَ لَكَ حَتَّى تَفْجُرَ لَنَا مِنَ الْأَرْضِ يَنْبُوعًا
আৰু কিহতে কয়, আমি কেতিয়াও তোমাৰ ওপৰত ইমান পোষণ নকৰোঁ যেতিয়ালৈকে তুমি আমাৰ বাবে ভূমিৰ পৰা এটা প্ৰস্ৰৱণ উৎখাৰিত নকৰিবা।
أَوْ تَكُونَ لَكَ جَنَّةٌ مِّن نَخِيلٍ وَعِنَبٍ فَتُفَجِّرَ الْأَنْهَارَ خِلَالَهَا تَفْجِيرًا
অথবা তোমার বাবে খেজুর আর আঙ্গুরের একটা বাগিচা হবো যার মাঝে তুমি নিজরা প্রবাহিত করিবা।
أَوْ تُسْقِطَ السَّمَاءَ كَمَا زَعَمْتَ عَلَيْنَا كِسَفًا أَوْ تَأْتِيَ بِاللَّهِ وَالْمَلَائِكَةِ قَبِيلًا
অথবা তুমি যেনেকৈ কোৱা সেই অনুযায়ী আকাশক খণ্ড বিখণ্ড কৰি আমাৰ ওপৰত পেলাই দিয়া, নাইবা আল্লাহ আৰু ফিৰিস্তাসকলক আমাৰ সন্মুখত উপস্থিত কৰা।
أَوْ يَكُونَ لَكَ بَيْتٌ مِّن زُخْرُفٍ أَوْ تَرْقَى فِي السَّمَاءِ وَلَن نُؤْمِنَ لِرُقِيِّكَ حَتَّى تُنَزِّلَ عَلَيْنَا كِتَابًا نَقْرَأُهُ قُلْ سُبْحَانَ رَبِّي هَلْ كُنْتُ إِلَّا بَشَرًا رَسُولًا
অথবা তোমাৰ বাবে এটা সোণৰ ঘৰ হ'ব নাইবা তুমি আকাশত আরোহণ করিবা, কিন্তু তোমার আকাশ আরোহণত আমি কেতিয়াও ইমান পোষণ নকৰো যেতিয়ালৈকে তুমি আমার বাবে এখন কিতাব অবতীর্ণ নকৰিবা যিখন আমি নিজে পঢ়িম। কোৱা পবিত্র মহান মূল প্রতিপালক, মই হৈছো কেৱল এজন মানুহ তথা রাসূল।
وما منع الناس أن يؤمنوا إذ جاءهم الهدى إلا أن قالوا أبعث الله بشرا رسولا
আৰু যেতিয়া যে মানুহৰ ওচৰলৈ হৃদায়ত আহিল তেতিয়া সিহঁতক কেৱল এই কথাই ইমান পোষণ কৰিবলৈ বাধা দিলে যে আল্লাহে এজন মানুহক ৰাসুল হিচাপে প্ৰেৰণ কৰিছে নেকি।
قل لو كان في الأرض ملائكة يمشون مطمئنين لنزلنا عليهم من السماء ملكا رسولا
قوا فرشتا حقل جدي نشجنت هاي پرتشويت بسرون كوريو پاري لهتن تنت نشجو يمي عقاخور پرا خيانت رسول الله فرشتا كي رسول حساب پرنون كوريو لهتن
قل كفى بالله شهيدا بيني وبينكم إنه كان بعباده خبيرا بصيرا
قوا مورارو تمالكور مزد حقي حسابي اللهي زتستو نتشو يتاو نزر بانداها قرار بكايا پورنو عبهتا پورنو درشتا
ومن يهد الله فهو المهتدي ومن يضلل فلن تجد لهم أولياء من دونه ونحشرهم يوم القيامة على وجوههم عميا وبكما وصما مأواهم جهنم مأواهم جهنم كلما خبت زدناهم سعيرا
আর আল্লাহে যিসকলক হৃদায়ত দিয়ে সিহঁতেহে হৃদায়ত প্ৰাপ্ত হয়, আৰু যিসকলক তেওঁ পথভ্ৰষ্ট কৰে সিহঁতৰ বাবে তুমি কেতিয়াও তেওঁৰ বাহিৰে আন কোনো অভিভাৱক বিচাৰি নাপাবা। কিয়ামতৰ দিনা আমি সিহঁতক উবুৰে খোৱা অৱস্থাত অন্ধ বোবা আৰু বধিৰ কৰি সমবেত কৰিম। সিহঁতৰ আৱাসস্থল হ'ব জাহান্নাম। যেতিয়া ই নিস্তেজ হ'ব তেতিয়াই আমি সিহঁতৰ বাবে জুইৰ শিখা বৃদ্ধি কৰিম।
ذلك جزاؤهم بأنهم كفروا بآياتنا وقالوا أئذا كنا عظاما ورفاتا أئنا لمبعوثون خلقا جديدا
ايتوه ويسه خيانتر پوتيدان কারণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু কৈছিল অস্তিত পৰিণত আৰু চূৰ্ণ বিচূৰ্ণ হোৱাৰ পিছতো আমি আকৌ নতুন সৃষ্টিৰূপে পুনৰুত্থিত হ'মনে।
أَوَلَمْ يَرَوْا أَنَّ اللَّهَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ قَادِرٌ عَلَىٰ أَن يَخْلُقَ مِثْلَهُمْ وجعل لهم أجلا لا ريب فيه فأبى الظالمون إلا كفورا
সিহঁতে লক্ষ্য নকৰে নেকি যে নিশ্চয় আল্লাহ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ সৃষ্টি কৰিবলৈ ক্ষমতাবান, আৰু তেওঁই সিহঁতৰ বাবে স্থিৰ কৰিছে এটা নিৰ্দিষ্ট কাল য'ত কোনো সন্দেহ নাই, তথাপিও জালিমসকলে কুফিৰ নকৰাকৈ ক্ষান্ত হোৱা নাই।
উল্লাউ আনতুম তামলিকুনা খাজাইনা রহমাতি রাব্বী ইযাল লামসাকতুম খাশিয়াতাল ইনফাক ওয়া কানাল ইনসানু কাতুরা
কুয়া যদি তোমালোকে মোৰ প্ৰতিপালকৰ দয়াৰ ভাণ্ডাৰৰ অধিকাৰী হলাহেতেন তথাপিও সেই ভাণ্ডাৰ ব্যয় হৈ যোৱাৰ আশংকাত তোমালোকে তাক ধৰি ৰাখিলাহেঁতেন। অৱশ্যে মানুহ বৰ কৃপণ।
ولقد آتينا موسى تسع آيات بينات فاسأل بني إسرائيل إذ جاءهم فقال له فرعون إني لأظنك يا موسى مسحورا
নিশ্চয় আমি মুসাক নটা স্পষ্ট নিদর্শন প্রদান করেছিল এটাকে তুমি বনি ইসরায়েলক খুদি চাব পারা। যেতিয়া তেওঁ সিহঁতৰ ওচৰলৈ আহিছিল আৰু ফিৰাউনে তেওঁক কৈছিল হে মুসা নিশ্চয় মোৰ মতে তুমি হৈছে এজন যাদুগ্ৰস্ত ব্যক্তি।
قال لقد علمت ما أنزل هؤلاء إلا رب السَّمَاوَاتِ وَالْأَرْضِ بَصَائِرَ وَإِنِّي لَأَظُنُّكَ يَا فِرْعَوْنُ مَثْبُورًا
মুসাই কইছিল, তুমি নিশ্চিতভাবে জানা যে এইবোৰ স্পষ্ট নিদৰ্শন আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালকেই অৱতীৰ্ণ কৰিছে প্ৰত্যক্ষ প্ৰমাণস্বৰূপে। হে ফিৰাউন, মোৰ মতে তুমি হৈছে এজন ধ্বংসপ্ৰাপ্ত ব্যক্তি।
فأراد أن يستفزهم من الأرض فأغرقناه ومن معه جميعا
অৱশেষত ফিৰাউনে তেওঁলোকক দেশৰ পৰা উচ্ছেদ কৰিবলৈ ইচ্ছা কৰিলে, তেতিয়া আমি তাক আৰু তাৰ সংগীসকলৰ আটাইকে ডুবাই মাৰিলো।
وَقُلْنَا مِن بَعْدِهِ لِبَنِي إِسْرَائِيلَ اسْكُنُوا الْأَرْضَ فَإِذَا جَاءَ وَعْدُ الْآخِرَةِ جِئْنَا بِكُمْ لَفِيفًا
ইয়াৰ পিছত আমি বনি ইছৰাইলক ক'লো, তোমালোকে পৃথিৱীত বসবাস কৰা আৰু যেতিয়া আখিৰাতৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ'ব, তেতিয়া আমি তোমালোক আটাইকে একত্ৰিত কৰি উপস্থিত কৰিম।
وبالحق أنزلناه وبالحق نزل وما أرسلناك إلا مبشرا ونذيرا
আৰু আমি সত্য সহকারে কোরআন অবতীর্ণ করেছো আৰু ই সত্য সহকারে অবতীর্ণ হয়েছে। আমি কেবল তোমাক সুসংবাদদাতা আৰু সতর্ককারী রূপে প্রেরণ করেছো।
وقرآنا فرقناه لتقرأه على الناس على مكث ونزلناه تنزيلا
আরামি কোরআনক অলপ অলপ কই অবতীর্ণ করিছো যাতে তুমি খে মানুহৰ ওচৰত ক্রমে ক্রমে পাঠ কৰিব পাৰা, আৰু আমি ইয়াক পৰ্যায় ক্রমে অবতীর্ণ করিছো।
قل آمنوا به او لا تؤمنوا ان الذين اوتوا العلم من قبله اذا يتلى عليهم يخرون للاذقان سجدا
كوا তোমালোকে কোরআনৰ ওপৰত ইমান পোখন কৰা বা নকৰা, নিশ্চয় যিসকলক ইয়াৰ পূৰ্বে জ্ঞান দিয়া হৈছিল তেওঁলোকৰ ওচৰত যেতিয়া ইয়াক তিলাৱত কৰা হয় তেতিয়াই তেওঁলোকে সাজদাত পৰি যায়।
ويقولون سبحان ربنا ان كان وعد ربنا لمفعولا
আৰু তেওঁলোকে কয়, আমাৰ প্ৰতিপালক পবিত্ৰ মহান, আমাৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী হবই হব।
ويخرون للاذقان يبكون ويزيدهم خشوعا
আৰু তেওঁলোকে কান্দি কান্দি নতখিৰে সাজদাত পৰি যায় আৰু কোরআনে তেওঁলোকৰ বিনয় অধিক বৃদ্ধি কৰে।
উলিদউ আল্লাহ আও ইদউ আর-রহমান আইয়াম্মা তাদউ ফালাহুল আসমাউল হুসনা ওয়ালা তাজহার বিসালাতিকা ওয়ালা তুখাফিত বিহা ওয়াবতাগি বাইনা যালিকা সাবিলা
কুয়া, তোমালোকে নিজ প্ৰতিপালকক আল্লাহ নামেৰে মাতা বা ৰহমান নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰে নামাতা কিয় সকলো সুন্দৰ নাম তেওঁৰেই। লগতে চালাতক তুমি নিজৰ স্বৰ খুব উচ্চ নকৰিবা আকৌ বেছি নিম্নও নকৰিবা, বৰং এই দুটাৰ মধ্যৱৰ্তী পথ অৱলম্বন কৰিবা।
وقل الحمد لله الذي لم يتخذ ولدا ولم يكن له شريك في الملك ولم يكن له ولي من الذل وكبره تكبيرا
اركوا সকল প্রশংসা কেবল আল্লাহরই যিজনে কোনো সন্তান গ্রহণ করা নাই আর তার সার্বভৌমত্বত কোনো অংশীদারও নাই, লগতে তেওঁ দুর্দশাগ্রস্তও নহয় যে তাৰ পৰা বাচিবলৈ তেওঁৰ কোনো অভিভাৱকৰ প্ৰয়োজন হ'ব। সেয়ে তুমি সসম্ভ্ৰমে তেওঁৰ মহাত্মা ঘোষণা কৰা।